নমস্কাৰ, এয়া এডভেণ্টিষ্ট ৱৰ্ল্ড ৰেডিঅ' আহাৰ বাণী।
19 মিটাৰ বেণ্ডৰ 15,660 কিলোহাৰ্চত অসমীয়া ভাষাৰ প্ৰচাৰিত আহাৰ বাণীৰ কাৰ্যক্ৰম খন্তেক সময়ৰ পিছত শুনিবলৈ আপোনালোকক অনুৰোধ কৰিলোঁ।
এডভেণ্টিষ্ট ৱৰ্ল্ড ৰেডিঅ' যোগে অসমীয়া ভাষাত প্ৰচাৰিত আহাৰ বাণী প্ৰত্যেক বুধবাৰ আৰু দেওবাৰ সন্ধিয়া 7 বজাত আহাৰ বাণী শুনাৰ পিছত আপোনালোকৰ কিবা মন্তব্য আৰু প্ৰশ্ন থাকিলে আমালৈ এই ঠিকনাত লিখক। আমাৰ ঠিকনাটি হৈছে এডভেণ্টিষ্ট ৱৰ্ল্ড ৰেডিঅ', ছেভেন ডে এডভেণ্টিষ্ট মণ্ডলী, অসম শাখা, লতাকাটা, বশিষ্ঠ, গুৱাহাটী 78102 ন।
তুমিয়ে একমাত্র ঈশ্বর আমার, রক্ষা আশা করো তুমি একমাত্র ঈশ্বর আমার, তুমি আমার আশ্রয় স্থান সকলো বিপদৰ পৰা, তুমি আমার আশ্রয় স্থান সকলো বিপদৰ পৰা, তুমি আমার আশ্রয় স্থান সকলো বিপদৰ পৰা।
নমস্কাৰ, এডভেণ্টিষ্ট ৱৰ্ল্ড ৰেডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এতিয়া আপোনালোকে আশাৰ বাণী নামৰ অনুষ্ঠানটি শুনিবলৈ পাব।
প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপোনালোকে ভালে আছে। আহক আজি আমি পাচনিবিলাকৰ কৰ্ম অধ্যায় নম্বৰ 20 আজি আমি আলোচনা কৰিম। আৰু এই পাঠটো লোৱা হৈছে বাইবেলৰ পুস্তক পাচনি কৰ্ম 15 অধ্যায় 36ৰ পৰা 41 পদ ভিত্তি কৰি লোৱা হৈছে। আহক আমি আগবাঢ়িম। পাচনি পাৱলে যেতিয়া এণ্টিঅকত কিছুদিন প্ৰচাৰ কৰাৰ পিছত পাৱলে আকৌ বাৰ্নাবাছক ক'লে যে যি নগৰত আমি প্ৰভুৰ বাক্য প্ৰচাৰ কৰিছিলোঁ সেই নগৰলৈ আকৌ গৈ ভাইবিলাকক দেখা কৰি তেওঁবিলাকে কেনে আছে তাক চাওঁগৈ বলা। তেনেকৈ পাৱলে বাৰ্নাবাছক ক'লে আৰু পিছতে পাৱল আৰু বাৰ্নাবাছে শুভবাৰ্তা প্ৰচাৰ কৰা যিসকলে সেই শুভবাৰ্তা গ্ৰহণ কৰিছিলে তেওঁলোকৰ প্ৰতি পাৱল আৰু বাৰ্নাবাছৰ মৰম সহানুভূতি আছিল, তাৰ বাবে আকৌ এবাৰ চাবলৈ তেওঁবিলাকক মন কৰিছিল। সেই সহানুভূতি পাৱল কেতিয়াও হেৰুৱা নাছিল। যদিও তেওঁ আগতে পৰিশ্ৰম কৰা স্থানতকৈও অধিক দূৰণিত থাকিলেও সেই ঠাইত থকা বিশ্বাসীসকলে যেন বিশ্বাসী হৈ থাকে তাৰ বাবে তেওঁৰ হৃদয় তাৰ বুজ একেলেঠাৰি বহন কৰিছিল। ঈশ্বৰলৈ ভয় ৰাখি পবিত্ৰতা সিদ্ধ কৰোঁ হওক দ্বিতীয় কৰন্থী 7 অধ্যায় 1 পদ। তেওঁলোকে যে নিজ নিজৰ ভিতৰত থিয় দি চলিব পাৰে বিশ্বাসত শক্তিশালী হৈ আগুৱাই গৈ আগ্ৰহেৰে আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁ ৰাজ্যৰ কামক আগুৱাই নিয়া কাৰ্যত একেলেঠাৰি সহায় কৰিছিল। মাৰ্ক আকৌ এবাৰ তেওঁৰ পৰিচৰ্যা কৰিবলৈ সিদ্ধান্ত লোৱা বাৰ্নাবাছে তেওঁক লগত লৈ পৌলৰ লগত যাবলৈ যুগুত হৈছিল। এই কথা পৌল মান্তি হোৱা নাছিল। তেওঁ ভাবিছিল যে মাৰ্কক তেওঁলোকৰে সৈতে নিয়াটো উচিত নহ'ব, কিয়নো যেতিয়া তেওঁক তেওঁলোকৰ অতি প্ৰয়োজনীয় আছিল সেই সময়তে তেওঁলোকক এৰি আছিল। ঘৰৰ আৰামদায়ক পৰিৱেশ আৰু নিৰাপদ ঠাইত কাম কৰাৰ যি দুৰ্বলতা তাক পৌলে অনুগ্ৰহ কৰিব বিচৰা নাছিল। অকণমান ধৈৰ্য থকা ব্যক্তিৰে এই কামৰ বাবে যোগ্য নহ'ব বুলি পৌলে আপত্তি কৰিছিল, কিয়নো তেওঁলোকে যি কামলৈ ওলাইছিল সেই কামৰ বাবে প্ৰয়োজন ধৈৰ্য প্ৰয়োজন, নিজকে ত্যাগ কৰিব পৰা ক্ষমতা সাহস বিশ্বাস প্ৰাৰ্থনা সকলো ত্যাগ কৰিব বিচৰা হৃদয় যদি প্ৰযোগ্য হয় আনকি হ'ব পৰা ব্যক্তিয়ে এনে কাৰ্য যোগ্য বুলি পৌলে কৈছিল। সেই বিবাদৰ পৰা পৌল আৰু বাৰ্নাবাছ সেই ঠাইতে এৰা এৰি হ'ল। গতিকে বাৰ্নাবাছে মাৰ্কক লৈ জাহাজেৰে কৃপালৈ গ'ল আৰু পৌল চিলক মনোনীত কৰি ভাইবিলাকৰ দ্বাৰাই প্ৰভুৰ অনুগ্ৰহত সমৰ্পিত হৈ তাৰ পৰা ওলাই গ'ল। তেওঁলোকে এই যাত্ৰা চিৰিয়া আৰু কিলকিলীয়া দেশেদি মণ্ডলীবিলাকক স্থিৰ কৰি গ'ল। এইদৰে পৌল আৰু চিলাই লিকনিয়া প্ৰদেশৰ দাৰ্বি আৰু লুত্ৰানটোত উপস্থিত হ'ল। লুত্ৰানতে পৌলক শিল দলিয়াওৱা হৈছিল, তথাপিও এই একে ভয়াৱহ ঠাইতে তেওঁ পুনৰ দেখিবলৈ পোৱা গৈছিল। তেওঁ মুহূৰ্তাৰ প্ৰচাৰ কৰাৰ দ্বাৰা বিশ্বাস কৰি মুহূৰ্তাৰ গ্ৰহণ কৰা লোকসকলে তেওঁলোকৰ পৰীক্ষা লওঁতে ধৈৰ্য কৰিছিল। তেওঁলোকক চাবলৈ বৰ ইচ্ছা হৈছিল। লুত্ৰানত থকা বিশ্বাসীসকলে বিৰোধীসকলৰ হিংসাত্মক কাৰ্যৰ মাজতে বিশ্বাস কৰি বিশ্বাস স্থিৰ হৈ থকা দেখি পৌলো নিৰাশ হোৱা নাছিল। পৌল চিলক তেওঁৰ সৎকৰ্মী হিচাপে কামৰ পৰীক্ষা কৰিবলৈ লগত লৈ গৈছিল, কিন্তু এই সময়ত তেওঁৰ কাম ইমান গভীৰ আছিল যে সেই পাবলৈ তিমুথীৰ অন্তৰত প্ৰভুৰ কাৰ্য কৰিবলৈ শিক্ষা লোৱাৰ আগ্ৰহ তেওঁক কাৰ্য কষ্ট আৰু তাৰণা পাবলৈ কুণ্ঠবোধে নকৰাৰ আগ্ৰহ আৰু প্ৰভুৰ কৰ্মকৰ্তাৰ সকলৰ কাৰ্যকৰ্তা গোপনীয়তাক প্ৰশংসা কৰিব জনা এই গুণবোৰৰ তেওঁৰ অন্তৰত দেখা পাইছিল। তথাপি তেওঁৰ অতীত জীৱনৰ চৰিত্ৰ গোবাৰ্তা প্ৰচাৰ পৰীক্ষণ নিদিয়াকৈ এই অতীৰ উপৰিতি যুৱকজনৰ ওপৰত কোনো দায়িত্ব দিবলৈ পৌল সাহস কৰা নাছিল। তিমুথী এজন গ্ৰীক মানুহ আছিল আৰু মাৰ্ক ইহুদী আছিল। ল'ৰালি কালেৰে পৰা তেওঁ শাস্ত্ৰৰ কথা শুনিছিল। তেওঁৰ ঘৰৰ পৰিয়াল অতি অনুভৱশীল আৰু ধৰ্মপ্ৰিয়ন চৰিত্ৰৰ পৌলে দেখা পাইছিল। ঈশ্বৰৰ দৰে কাৰ্য কৰিলে ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱাৰ কথা তেওঁৰ মাক আৰু আইতাৰ দেৱানীৰে বাৰে বাৰে সোঁৱৰাই দিছিল। ঈশ্বৰৰ বাক্যৰ চলা এই দুখকাৰী তিৰোতাৰ দ্বাৰা তিমুথীক লেখন দিয়া হৈছিল, ৰক্ষণাবলেখন লেখন দিয়া হৈছিল, শক্তিশালী ধৰ্মীয় শিক্ষা আৰোহণ কৰাৰ বাবে। তেওঁৰ কথাবোৰ অতি পবিত্ৰ আছিল আৰু ধৰ্মীয় শক্তিৰ তেওঁৰ ইচ্ছাকৰ শিক্ষাৰ দ্বাৰা চাৰিওফালে আগুৰি থকাৰ বাবে বেয়া শক্তিয়ে তেওঁক তেওঁক চুই অনুপ্ৰাণিত কৰিব পাৰে অনুপ্ৰাণিত কৰা নাছিল। পৌলে তিমুথীক সত্য বিশ্বাস আৰু স্থিৰ দেখিছিল আৰু তেওঁৰ সৈতে কাম কৰিছিল আৰু তেওঁৰে সৈতে যাত্ৰা কৰিবলৈ তেওঁক মনোনীত কৰিছিল। তিমুথীক পৌলৰ দৰে এজন মহান প্ৰচাৰক সৈতে অতি ওচৰৰ সম্বন্ধক থকা দেখা পোৱাৰ দ্বাৰা সৰুকালতে শিক্ষা দিয়া মাক আৰু আইতাকেই সন্মানিত হৈছিল। শিক্ষকৰ বাবে যেতিয়া তিমুথীক ঈশ্বৰে অনুমতি কৰিছিল তেতিয়া তেওঁ শিক্ষকৰ বাবে যেতিয়া তিমুথীক ঈশ্বৰে মনোনীত কৰিছিল তেতিয়া তেওঁ পূৰ্ণ যৌৱন প্ৰস্তাৱ অৱস্থাত আছিল, যৌৱনপ্ৰাপ্ত অৱস্থাত আছিল। কিন্তু সৰুকালতে পোৱা শিক্ষাৰ দ্বাৰা মুখ্য উদ্দেশ্যত অতি গভীৰভাৱে স্থাপন হৈছিল, যিয়ে তেওঁক পৌলৰ সহায়কৰ্তাৰ বাবে যোগ্য কৰি তুলিছিল। যদিও তেওঁ বৰ যৌৱনত থিয় হৈ আছিল, তথাপিও তেওঁ নম্ৰতাৰে তেওঁৰ দায়িত্ব পালন কৰিছিল। তিমুথীৰ শুভবাৰ্তাৰ প্ৰচাৰত যাতে ইহুদীসকলে কোনো বাধা দিব নোৱাৰে আৰু তেওঁলোকৰ মনত থকা সন্দেহ দূৰ কৰিবৰ বাবে পৌলে তিমুথীক সুন্নত কৰিবলৈ জ্ঞানেৰে আৰু প্ৰেমেৰে উপদেশ দিছিল। কিন্তু এয়া কৰিবলৈ ঈশ্বৰৰ বাবে প্ৰয়োজনীয়তা নহয়, বৰং সতৰ্ক হোৱা বাবেহে কৰা হৈছিল। পৌলৰ কামৰ বাবে বিভিন্ন দেশৰ নগৰৰ পৰা নগৰলৈকে যাত্ৰা কৰিব আৰু বাৰে বাৰে ইহুদীসকলৰ নামঘৰতো আৰু আন আন সভামণ্ডপত যীশুৰ বিষয়ে প্ৰচাৰ কৰিবলৈ সুবিধা পাব। যদি কোনোবাই গম পায় তেওঁৰ সহায় কাৰ্যসকলৰ ভিতৰত এজন চুনত কৰা নাই, তেতিয়া হ'লে কুসংসাৰেৰে পৰিপূৰ্ণ ইহুদীসকলে বাধাৰ সৃষ্টি কৰিব পাৰে। পাচনীসকলে সকলো ঠাইতে পৰিকল্পিতভাৱে কৰা বিৰোধ আচৰণৰ আৰু কঠোৰ তাৰণাত ভুগিবলগীয়া নহয়। তেওঁ ইহুদী ভাইসকলৰ আৰু প্ৰজাতিসকলৰ শুভবাৰ্তাৰ জ্ঞান দিবলৈ অশেষ চেষ্টা কৰিছিল, সেয়েহে তেওঁ বিৰোধীসকলৰ বিৰোধাচৰণ কৰাৰ সকলোবোৰ উপায় আঁতৰাই তেওঁলোকৰ আগত বিশ্বাসৰ বিষয়ে শিক্ষা দিছিল। আৰু এই সকলোবোৰ কথা ইহুদীসকলৰ কুসংসাৰৰ সৈতে অলংঘন হৈ পৰে, কিয়নো তেওঁ চুন্নত হোৱা আৰু নোহোৱাটো সেয়া একো নহয়, কিন্তু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাহে সকলোবোৰৰ বুলি তেওঁ বিশ্বাস কৰিছিল আৰু তাক শিকাইছিল। প্ৰথম তিমঠীয়া একদেহ এক পদত পাবলে তিমঠীক বিশ্বাসত থকা মোৰ পুত্ৰ বুলি অভিবাদন কৰিছে। পৌলে তিমঠীক প্ৰেম কৰিছিল। শাস্ত্ৰৰ ইতিহাসবোৰৰ প্ৰশ্ন কৰি এই মহান পাচনীজনে ডেকা শিষ্যজনক বাৰে বাৰে আকৰ্ষিত কৰিছিল আৰু এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাত্ৰাৰ সময়তে ঈশ্বৰৰ কামবোৰত কেনেকৈ কৃতকাৰ্য হ'ব লাগে সেইবোৰ তেওঁক অতি সাৱধানেৰে শিকাইছিল। শুভবাৰ্তা প্ৰচাৰ কৰাৰ কাৰ্যত ব্যৱহাৰ কৰা গোপনীয় প্ৰকৃত যিটো তেওঁৰ মনত ইতিমধ্যে স্থিৰ কৰিছিল তাৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰিব লাগে তাক পৌল আৰু চিলাই তিমঠীৰ সৈতে সদায় থাকি দেখুৱাইছিল। কামত তিমঠীয়ে একেলেথাৰি পৌলৰ পৰা উপদেশ আৰু পৰামৰ্শ বিচাৰিছিল। মনৰ আৱেগেৰে তেওঁ তেতিয়াও আগুৱাই যোৱা নাছিল। এইটোৱে ঈশ্বৰৰ প্ৰকৃত পথ হয়নে এইবুলি গভীৰভাৱে বিবেচনা কৰি প্ৰতিটো খোজতে অনুসন্ধান কৰাৰ হিচাপেই তাক কাৰ্যকাৰী কৰিছিল। যিজনক ভাঙি ঈশ্বৰৰ আৰাধনাৰ মন্দিৰৰ দৃঢ় গঢ় দিব পাৰে তেওঁহে পবিত্ৰ আত্মা পাব। তাৰ মানে হ'ল যিজনে নিজকে নম্ৰ কৰিব সেইজনেহে পবিত্ৰ আত্মা প্ৰাপ্তি হ'ব। এইদৰে বাইবেলৰ পাঠবোৰ দৈনন্দিন জীৱনত কাম কৰি তেওঁলোকৰ চৰিত্ৰৰ ওপৰত অতি গভীৰ আৰু দীৰ্ঘস্থায়ীভাৱে অনুপ্ৰাণিত কৰিব। এই শিক্ষাৰে তিমঠীকে শিকাইছিল আৰু তাক কাৰ্যত ব্যৱহাৰ কৰিছিল। তেওঁৰ কোনো বিশেষ বা বৰ জ্ঞান নাছিল, কিন্তু তেওঁৰ কামবোৰে অতি মূল্যৱান আছিল কাৰণে ঈশ্বৰে দিয়া ক্ষমতাক তেওঁ গুৰুজনাৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ কৰিছিল। সাধাৰণ জ্ঞানেৰে কষ্ট কৰি কৃতকাৰ্য পোৱা যায়, তাতকৈও অধিক ভাৱেৰে কৃতকাৰ্য হ'বলৈ হ'লে আত্মাৰ বাবে কাম কৰা মনৰ ঈশ্বৰ প্ৰতি জ্ঞান অতি গভীৰ সম্পূৰ্ণ সন্তুষ্ট হ'ব লাগিব। তেওঁলোকৰ গুৰুজনাৰ কামৰ বাবে তেওঁলোকৰ সকলো শক্তি ব্যৱহাৰ কৰিব লাগিব। ঈশ্বৰৰ অতি উচ্চ আৰু পবিত্ৰ কাৰ্যৰ বাবে তেওঁলোকক নিয়োগ কৰা হৈছে আৰু যদি তেওঁলোকৰ অৰ্থে আত্মাক পায় তেতিয়াহ'লে অনুগ্ৰহ শক্তি আৰু সকলোবোৰৰ আশীৰ্বাদৰ উৎস ঈশ্বৰক অতি দৃঢ়ভাৱে ধৰি ৰাখিব লাগিব, কিয়নো সকলো মানুহলৈ পৰিত্ৰাণৰ আন ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল। পৰিত্ৰাণৰ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল আৰু আমি ভক্তি আৰু লংঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি গম্ভীৰ ধাৰ্মিক আৰু ভক্তিভাৱে এই বৰ্তমান সংসাৰত যেন জীৱন যাপন কৰোঁ আৰু পৰম ধন্য আশা সিদ্ধি হ'বলৈ সিদ্ধিলৈ আৰু মহান ঈশ্বৰৰ আৰু আমাৰ পৰিত্ৰাণ আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আৱিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ। এই অনুগ্ৰহ এনে শিক্ষা আমাক দিছে, তেওঁ আমাক সকলো ধৰ্মৰ পৰা মুক্ত কৰিবলৈ আৰু সৎকৰ্ম উদ্যোগী নিজ অধিকাৰলৈ এটি লোকসমূহ নিজৰ অৰ্থে সূচী কৰিবলৈ আমাৰ কাৰণে নিজকে প্ৰদান দান কৰিলে। পাউল তেওঁৰ শুভবাৰ্তাৰ প্ৰচাৰ নতুন ঠাইত যাত্ৰা কৰাৰ আগতে ফিচিডিয়া আৰু তাৰ চাৰিওফালে তেওঁৰ স্থাপনা কৰা মণ্ডলীবোৰলৈ পৰিদৰ্শন কৰিবলৈ তেওঁ আৰু তেওঁৰ অনুসৰণসকলৰ সৈতে নগৰটো ফুৰি ফুৰি জেৰুচালেমত থকা পাচনি আৰু বৃদ্ধসকলক নিৰূপম কৰা আজ্ঞা পালন কৰিবলৈ তেওঁলোকক আদেশ দিলে। তেওঁ মণ্ডলীক বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত পাৰি গ'ল। তেওঁৰ কষ্টৰ দ্বাৰা পৰিৱৰ্তন হোৱা লোকসকলৰ বাবে পাচনি পাউলে গভীৰ দায়িত্ব অনুভৱ কৰিছিল। সেই সকলোবোৰ ভিতৰত বিশেষকৈ তেওঁলোকে যে বিশ্বাসত স্থিৰ হৈ থাকে তাক তেওঁ বিচাৰিছিল। এয়ে খ্ৰীষ্টৰ আগমনৰ দিনত মৌলৈ শ্লোগাৰ কৰা হ'ব, কিয়নো মই ব্যৰ্থত দৌৰ মৰা নাই আৰু ব্যৰ্থত পৰিশ্ৰম কৰা নাই, ফিলিপিয়া দুই অধ্যায় ১৬ পদ। তেওঁৰ কাৰ্যফলৰ বাবে তেওঁ ভয় খাইছিল, কিয়নো তেওঁ অনুভৱ কৰিছিল যে আত্মাৰ দ্বাৰা কৰা কাৰ্য সম্পূৰ্ণ কাৰ্য যদি অকৃতকাৰ্য হয় তেওঁ মণ্ডলীয়ে তেওঁৰ সৈতে সম্পৰ্ক ৰখাত যদি অকৃতকাৰ্য হয় তেতিয়াহ'লে তেওঁ নিজেও পৰিত্ৰাণযোগ্য নহ'ব। বিশ্বাসীসকলে তেওঁৰ বাক্য জীৱনত ধৰি ৰখাটো প্ৰচাৰ কাৰ্যৰ যথেষ্ট শিক্ষা নহয় বুলি তেওঁ জানিছিল। খ্ৰীষ্টৰ কামত আগুৱাই নিবলৈ তেওঁলোকক লাইনৰ পিছত লাইন, বিধিৰ পিছত বিধি, ইয়াত অলপ আৰু তাত অলপ শিক্ষা দিব লাগিব বুলি পৌল জানিছিল। যি ঠাইত ঈশ্বৰে দিয়া শক্তিক ব্যৱহাৰ কৰিবলৈ সমাপ্তি কৰে তাতেই এই শক্তি মৰি যায় আৰু ধ্বংস হয়। ইয়াক পৃথিৱীৰ সকলোৱে জানে, যি সত্যক ব্যৱহাৰ কৰা নহয় তাৰ জীৱন দিয়া আৰু সুস্থ কৰিব পৰা শক্তি হেৰাই যায়, অৰ্থাৎ মৃত্যু হয়। প্ৰতিজন ব্যক্তি যীশুখ্ৰীষ্টৰ বিষয়ে সম্পূৰ্ণভাৱে প্ৰকাশ কৰাত ইয়াতো তেওঁ অকৃতকাৰ্য হ'ব নেকি বুলি তেওঁ ভয় খাইছিল। পৌলে কৰা যিকোনো কাৰ্যৰ ফলত যদি কোনো মণ্ডলীৰ ওপৰত ঈশ্বৰৰ শক্তিৰ দৃঢ় তোলা নাই নহয় মানুহৰ শক্তিৰে হয়, তেনেহ'লে ঈশ্বৰে তেওঁৰ ওপৰত ক্ষমাৰ অনুগ্ৰহ কৰিব বুলি তেওঁ আশা কৰিছিল। যেতিয়া তেওঁক তৃতীয় সৰগত তুলি নিয়া হৈছিল তেতিয়া তেওঁৰ জ্ঞান বুদ্ধি আৰু অলৌকিক কাৰ্যৰ আৰু সকলোবোৰ দৃশ্য প্ৰকাশিত কৰিছিল। তেওঁ যাৰ বাবে কষ্ট কৰি কাৰ্য কৰিছিল তেওঁ সেই কাৰ্য যদি অবিশ্বাসীৰ দ্বাৰা হ'লেহেঁতেন তেতিয়াহ'লে ঈশ্বৰক পৌল লৈ অকৃতকাৰ্য হ'লেহেঁতেন। ঈশ্বৰ নিষ্ফল সন্তান হ'বৰ কাৰণে বিবাদ আৰু তৰ্ক বিতৰ্ক নোহোৱাকৈও বেকাকৈ যোৱা বিপদগামী জাতিৰ মাজত জগতৰ পোহৰ দিয়া যিসকলে যীশুখ্ৰীষ্টৰ বিশ্বাস কৰি অনুগ্ৰহ কৰিছিল তেওঁলোকে যে এনেদৰে কৰিব পাৰে তাৰ বাবে পৌলে মুখেৰে আৰু চিঠিৰে অনুপ্ৰাণিত হ'বলৈ অনুৰোধ কৰিছিল। ঈশ্বৰৰ কাম একেলগে কৰাৰ অনুগ্ৰহেৰে তেওঁৰ পৰিচালনা কৰাৰ ভিতৰত থকা প্ৰতিজন বিশ্বাসীৰ আত্মিক বৃদ্ধি কৰাৰ গধুৰ দায়িত্ব প্ৰতিজন প্ৰকৃত পাচনিয়ে অনুভৱ কৰে, কিয়নো ঈশ্বৰে তেওঁৰ ওপৰত দিয়া কাম আৰু বিশ্বাস আৰু সুচাৰুৰূপে কৰা অধিকভাৱে মণ্ডলীৰ ওপৰত দিয়া আদেশৰ ওপৰত নিৰ্ভৰ কৰে বুলি তেওঁ জানিছিল। পৰিত্ৰাণৰ পৰিকল্পনাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ প্ৰতিজন নতুনকৈ যোগ দিয়া সভ্যই এক নতুন শক্তি বুলি মনত ৰাখি অতি বিশ্বাসেৰে আৰু অক্লান্তৰে নতুন আত্মা জয় কৰিবলৈ বেচাকীসকলক উৎসাহী কৰিছিল। তিমথীৰে সৈতে পৌল আৰু চিলাই ফিলাডেলফিয়া আৰু ইয়াৰ চাৰিওফালে থকা মণ্ডলীবোৰক পৰিদৰ্শন কৰি তেওঁলোকক ফৰুগিয়া আৰু গালাতিয়া অঞ্চল দেখি গৈছিল আৰু তাত ঐশ্বৰিক শক্তিৰ দ্বাৰা পৰিত্ৰাণ শুভ বাতৰি প্ৰচাৰ কৰিছিল। পাপৰ গোলামৰ পৰা মুক্তি দিয়াৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে যেতিয়া তেওঁলোকৰ আগত শিক্ষা দিছিল তেতিয়া তেওঁলোকে অতি আনন্দিত হৈ আৰু গালাতিয়াসকলে মূৰ্তি পূজা কৰা ত্যাগ কৰিছিল যীশুখ্ৰীষ্টৰ বলি দিয়াৰ দ্বাৰা বিশ্বাসৰ দ্বাৰা ধাৰ্মিক বুলি পৰিগণিত হ'ব পৰা তথ্যবোৰ পাচনি পাবলৈ আৰু তেওঁৰ সহচৰ সকলোৱে শিক্ষা দিছিল। মানুহৰ অপতীত আৰু অসহায় অৱস্থা দেখি যীশুখ্ৰীষ্টই এই পৃথিৱীত আহি মানুহৰ দৰে জীয়াই থাকি আৰু ঈশ্বৰৰ সকলোবোৰ বিধানৰ বাধ্য হৈ মানুহৰ আধাৰতাৰ শক্তি নিজে মৃত্যুক পাতি লৈ পুনিয় আৰু তিৰোতাৰ সকলোলৈ উদ্ধাৰ কৰি উদ্ধাৰ কৰি আছিল বুলি যীশুখ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু সকলো যিসকলে সত্যই ঈশ্বৰক বিশেষকৈ জানে তেওঁলোকেও ক্ৰুচৰ এই পোহৰ দ্বাৰা পিতৃ ঈশ্বৰৰ
বিশ্বাস কৰিছোঁ যে আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰি নিশ্চয় কিবা আশীৰ্বাদ পাইছে। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে বা প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে তেনে আপোনালোকে আমাক সম্পৰ্ক কৰিব পাৰে awrassamstudio@gmail.com নহ'লে হোৱাটছএপ নম্বৰ আছে 6001122419 নম্বৰটো আকৌ কৈছোঁ 6001122419।